Er, Akarpani. বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসী ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি 4খন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। অসমৰ কাৰিকৰী শিক্ষাৰ দিশত যুগান্তকাৰী ব্যৱস্থা হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক তেওঁৰ 98 সংখ্যক জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। আৰু ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গাব্বাত অনুষ্ঠিত 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসী ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি 4খন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে বন্দে ভাৰত, নমো ভাৰত আৰু অমৃত ভাৰতৰ দৰে ৰেলগাড়ীসমূহে ভাৰতীয় ৰেলৱেৰ পৰৱৰ্তী প্ৰজন্মৰ ভেটি স্থাপন কৰিছে। প্ৰতিগৰাকী ভাৰতীয় বন্দে ভাৰত ৰেলগাড়ীক লৈ গৌৰৱান্বিত বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে এই ৰেলগাড়ী ভাৰতীয়ৰ বাবে ভাৰতীয়ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে 4খন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণিৰে দেশত চলি থকা এনে ৰেলগাড়ীৰ সংখ্যাই 160 অতিক্ৰম কৰিলে। বিশ্বৰ উন্নত দেশসমূহত আন্তঃগাঁথনিৰ উন্নয়নে তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে পথ আৰু ৰেল সুবিধাৰ উন্নয়নে বিকাশৰ সূচনা কৰে। ভাৰত সম্প্ৰতি উন্নয়নৰ পথত ক্ষিপ্ৰতাৰে ধাৱমান হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে উত্তৰ প্ৰদেশৰ উন্নয়নে পৰ্যটনৰ নতুন নতুন সুযোগ সৃষ্টি কৰিছে। বাবা বিশ্বনাথ ধাম আৰু অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ পাছৰে পৰা মন্দিৰ দৰ্শনৰ বাবে অহা ভক্তৰ বৰ্ধিত সংখ্যাৰ বাবে উত্তৰ প্ৰদেশত সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি হৈছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে সম্প্ৰতি কাশীতো আন্তঃগাঁথনিৰ উন্নয়নৰ কাম ক্ষিপ্ৰতাৰে চলি আছে। নতুন হোটেল আৰু চিকিৎসালয়ৰ নিৰ্মাণে ৰাজ্যখনৰ সমৃদ্ধিৰ শ্ৰীবৃদ্ধি কৰিছে। মহামানা কৰ্কট ৰোগ চিকিৎসালয় আৰু শংকৰ নেত্ৰালয়ৰ নিচিনা চিকিৎসালয়সমূহ ৰোগীসকলৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে সম্প্ৰতি কাশীৰ গোটেই অঞ্চলটো স্বাস্থ্য ৰাজধানী হিচাপে পৰিগণিত হৈছে। কাশীৰ স্কুলীয়া শিক্ষাৰ্থীসকলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ মাজত অপাৰ প্ৰতিভা লুকাই আছে। তেওঁ লগতে বাৰাণসী ষ্টেচনত স্কুলীয়া শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় ৰেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱো এই অনুষ্ঠানত উপস্থিত থাকে। অসমৰ কাৰিকৰী শিক্ষাৰ দিশত যুগান্তকাৰী ব্যৱস্থা হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত শ্ৰীমতী সীতাৰমণে কয় যে বিশ্ববিদ্যালয়খনে আধুনিক চতুৰ্থ উদ্যোগ বিপ্লৱৰ বাবে যুৱক যুৱতীসকলক দক্ষতাৰ দিশৰ পৰা সাজু কৰি তুলিব, জনসাধাৰণক ৰবটিক্স আদিৰ ক্ষেত্ৰত প্ৰশিক্ষিত কৰি তুলিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে 2014 চনৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগ শীৰ্ষ সন্মিলনৰ বিষয়ে কৈ আহিছে। কেৱল শিক্ষাখণ্ডতে উত্তৰ পূৰ্বাঞ্চলত 2014 চনৰ পৰা 21,000 কোটি টকা বিনিয়োগ কৰা হৈছে বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। 415 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। 731 বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত 2,000 গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, 1,620 গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, 72টা আৱাসিক ভৱন, অতিথিশালা তথা শিক্ষাৰ্থীৰ সা সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, এনিমেশ্যন আৰু গ্ৰাফিক্স, ড্ৰোন আৰু নেভিগেশ্যন প্ৰযুক্তি, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, বিত্তমন্ত্ৰী অজন্তা নেওগ, সাংসদ ৰঞ্জিত দত্ত, বিধায়কক্ৰমে প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটীৰ খানাপাৰাত নিৰ্মীয়মান জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে। 5,000 আসনযুক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ই পূব ভাৰতৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া 12:30 বজাৰ পৰা দিনৰ 2 বজালৈকে এয়াৰ শ্ব অৰ্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, সুখই আদি 75খন বিমানে ভাগ ল'ব। এই এয়াৰ শ্ব উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক আমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ সতী ৰাধিকা উদ্যানৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্বটো উপভোগ কৰিব পাৰিব। মহানগৰৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব চোৱাৰ ব্যৱস্থা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক তেওঁৰ 98সংখ্যক জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে আদৱানীৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে আদৱানীক দেশৰ প্ৰগতিৰ বাবে জীৱন উৎসৰ্গা কৰা এগৰাকী ভৱিষ্যদৰ্শী আৰু বিচক্ষণ নেতা বুলি অভিহিত কৰে। তেওঁ কয় যে শ্ৰীআদৱানীয়ে নিস্বাৰ্থ কৰ্তব্য আৰু দৃঢ় সিদ্ধান্তৰ আদৰ্শ অনুসৰণ কৰি আহিছে। শ্ৰীআদৱানীৰ অৱদানে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত মচিব নোৱাৰা ছাপ পেলাইছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে বিচক্ষণ নেতা আৰু দেশৰ গণতান্ত্ৰিক যাত্ৰাৰ পথ প্ৰদৰ্শক শক্তি হিচাপে শ্ৰীআদৱানীক প্ৰশংসা কৰে। তেওঁ কয় যে শ্ৰীআদৱানীয়ে ৰাষ্ট্ৰৰ প্ৰগতি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। বৰ্ণিল কৰ্মজীৱনত শ্ৰীআদৱানীয়ে ভৱিষ্যদৰ্শী নেতৃত্ব আৰু ৰাজহুৱা সেৱাৰ প্ৰতি গভীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ পৰিচয় দিয়া বুলি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে তেওঁৰ অৱদানে ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটক আকাৰ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰাখণ্ডৰ ৰাজ্য গঠনৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজিত এটা অনুষ্ঠানত কাইলৈ ডেৰাডুনলৈ যাব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে এটা স্মাৰক ডাকটিকট মুকলি কৰিব আৰু এখন সমাৱেশত ভাষণ দিব। শ্ৰীমোদীয়ে লগতে 930 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব আৰু 7,200 কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ খোৱাপানী যোগান, জলসিঞ্চন, কাৰিকৰী শিক্ষা, শক্তি, নগৰ উন্নয়ন, ক্ৰীড়া আৰু দক্ষতা বিকাশৰ সৈতে জড়িত। ভ্ৰমণকালত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত 28,000ৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ 62 কোটি টকা হস্তান্তৰ কৰিব। জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাৰ কেৰাণ ছেক্টৰত যোৱা নিশা নিৰাপত্তা বাহিনীৰ গুলীত দুজন অনুপ্ৰৱেশকাৰী নিহত হয়। সেনাবাহিনীৰ মুখপাত্ৰই জনোৱা অনুসৰি নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰি ভাৰতত সোমাবলৈ সন্ত্ৰাসবাদীৰ এটা দলে চেষ্টা কৰিছিল। দলটোৱে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰাৰ পাছত নিৰাপত্তা বাহিনীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়ে। এই সংঘৰ্ষত দুজন অচিনাক্ত অনুপ্ৰৱেশকাৰীৰ মৃত্যু হয়। অঞ্চলটোত অভিযান চলি আছে। ছত্তীশগড়ৰ গাৰিয়াবন জিলাত 7জন মাওবাদী বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰিছে। তেওঁলোকে ৰায়পুৰৰ আৰক্ষী মহাপৰিদৰ্শকক 6টাতকৈও অধিক অস্ত্ৰ জমা দি আত্মসমৰ্পণ কৰে। মাওবাদী বিদ্ৰোহী কেইজনৰ বাবে মুঠ 37,00,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি ব্ৰিছবেনৰ গাব্বাত অনুষ্ঠিত হৈছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰিছে। ভাৰতে যোৱা বৃহস্পতিবাৰে কুইন্সলেণ্ডত অনুষ্ঠিত চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াক 48 ৰাণত পৰাস্ত কৰি শৃংখলাটোত 2-1 অগ্ৰগতি লাভ কৰে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে শৃংখলাটো দখলৰ বাবে আজি আপ্ৰাণ চেষ্টা চলাব। ইপিনে ভাৰতৰ বেগী বলাৰ জছপ্ৰীত বুমৰাহ ইতিহাস ৰচনাৰ বাবে মাত্ৰ 1টা উইকেটৰ প্ৰয়োজন। আজিৰ খেলখনত 1টা উইকেট লাভ কৰিলেই বুমৰাহ T20 আন্তঃৰাষ্ট্ৰীয় খেলত 100টা উইকেট লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে বিবেচিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি 4খন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। অসমৰ কাৰিকৰী শিক্ষাৰ দিশত যুগান্তকাৰী ব্যৱস্থা হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 93সংখ্যক বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক তেওঁৰ 98সংখ্যক জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। আৰু ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গাব্বাত অনুষ্ঠিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।